আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। ইয়াৰ উপৰি ডঃ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰে। পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰী সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সেনাবাহিনী বৃহৎ অভিযানৰ বাবে সাজু হৈ আছে আৰু পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ প্ৰস্তুত বুলি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এটা অনুষ্ঠানত অংশ লৈ জেনেৰেল দ্বিবেদীয়ে কালি কয় যে অপাৰেচন সিন্দুৰে সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ ভাৰতৰ যে সামৰিক যোগ্যতা আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। অপাৰেচন সিন্দুৰৰ জৰিয়তে দেশবাসীৰ সেনাবাহিনীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতীয়মান কৰিলে বুলিও শ্ৰীদ্বিবেদীয়ে কয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখনৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলক দেশপ্ৰেম, নেতৃত্বৰ গুণ আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
As far as Operation Sindoor is concerned, firstly, it is still continuing. There is temporary cessation of hostilities. So the Indian Army or all the three services are preparing well for Operation Sindoor 2.0 effectively. Presently, we are looking at enhancing our synergy within the three services. We are looking at equipping ourselves for the next warfare. As I have told you, the next warfare will not be limited to the land, maritime and air alone. The new entries, that is the space, cyber and cognitive warfare, will play a very important role.
ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.2 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে বা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিবস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে থপাত বিৰোধী সমদল সভা সমিতিৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোনো কোনো ঠাইত বাটৰ নাটৰো আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীখনত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কমেও 26 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ আৰক্ষীয়ে ৰেলাৰক্ষীৰ সহযোগত চলোৱা অভিযানত লোকসকলৰ পৰা 29 গ্ৰাম হেৰইন আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযানকালত ৰেলপথৰ কাষৰ অবৈধ ভাং খেতিও নষ্ট কৰা হয়। পাণবজাৰ থানাত আয়োজিত এখন সংবাদমেলত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই অভিযান সন্দৰ্ভত সদৰি কৰি কয় যে ৰেল কৰিডৰসমূহত সংঘটিত অপৰাধমূলক আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অভিযান চলোৱা হয়। মাদক দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰেল বিভাগৰ মাটিত অবৈধ দখল উচ্ছেদ অভিযানো চলোৱা হৈছে বুলি তেওঁ কয়।
অলপ দিন আগৰ পৰাই আমি দেখিছো কি ছচিয়েল মিডিয়া ৰেলৱে ট্ৰেইনৰ পৰা মানুহবিলাকে এনেকে ভিডিঅ' পোষ্ট কৰিছে যি জেগা ৰেলৱে ট্ৰেকত বহুতখিনি ড্ৰাগ পেডলাৰ ইয়াৰ ড্ৰাগ এডিক্ট বিলাক ঘূৰি আছে আৰু অপেনলি দিনতে এইটো ড্ৰাগ সেৱন কৰিছে। আপুনি এনেকে জানে কি আমাৰ গুৱাহাটী পুলিচে কণ্টিনিউৱাছলি ড্ৰাইভ এগেইনষ্ট ড্ৰাগছ চলাই থাকে আৰু প্ৰত্যেক বছৰে যোৱা 3 বছৰৰ পৰা আমাৰ কণ্টিনিউৱাছলি কেছ ৰেজিষ্ট্ৰেশ্যনে বঢ়িছে আৰু ড্ৰাগ প্লেডাৰ বিলাকৰ নম্বৰ যোন এৰেষ্ট হৈছে এইটোৱেই বঢ়িছে। মাজতে পুনে যি আমাৰ ইলেকশ্যন আৰু বেলেগ এক্টিভিটিৰ কাৰণে অলপ আমাৰ পুলিচ ৰিচোৰ্চেছ পুলিচ পাৰ্চনেল বেলেগ জেগাত জড়িত হৈ গ'ল এইকাৰণে অলপ ড্ৰাগ পেডলাৰ বিলাকে পুনে এইটো যোন চাৰ্ফেচ হৈছে আৰু এইটো চব কুচক্ৰ যোন আছে পুনে চলাইছে। এই বস্তুক লৈ আজি আমি অনাৰেবল চিপি চৰৰ নেতৃত্বত 4টা জইণ্ট টীম পুলিচ আৰু GRP টীম বনাই আৰু চিভিল ক্লথ দি এনেকে ৰেলৱে ট্ৰেকত গুৱাহাটীৰ পৰা কামাখ্যাৰ মাজত আমি এটা কোঅৰ্ডিনেটেড অপাৰেশ্যন চলাইছো এগেইনষ্ট ড্ৰাগছ।
যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল এছডিঅ'ত গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা কেম্পেইন কৰা হৈছে। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত পেডলাৰ তেনেকৈ ধৰা পৰিছে, ড্ৰাগছো ধৰা পৰিছে, আপোনালোকে দেখিছে। আৰু সেইটো যিটো সক্ৰিয় ভূমিকা দুইটা ধৰণে হৈছে, মই ভাবোঁ অনাগত দিনত আমি অলপ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম।
যোৰহাট আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ বাবে বৃহৎ পদক্ষেপ হিচাপে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰং ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰং নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলে আজি পবিত্ৰ বাইখ উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইখ উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে গ্ৰহণ কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্যৰ অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখ থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা 3 দিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুন পৰ্যন্ত নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰকৈ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ লোৱা বুলি শ্ৰীশৰণীয়ে সংবাদমেলত জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ, ৰাজ্যত দূৰণিবতীয়া যাত্ৰাৰ বাছ ভাড়া বৃদ্ধি, অসম বিধানসভাৰ বিত্তীয় কেলেংকাৰী, অসমৰ পৰা কেইবাহাজাৰ বাংলাদেশীক বিতাৰণৰ সম্ভাৱনা আদি খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সাক্ষাৎ তথা দুয়োৰে মাজত হোৱা আলোচনা সন্দৰ্ভত একোটা বাতৰি আজি অসমে প্ৰতিদিন কাকতে অৱগত কৰিলে ৰাজ্যৰ বিকাশৰ ৰূপৰেখা প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ, আৰু দি আছাম ট্ৰিবিউন কাকতে চি এম মিটছ পি এম ছিক্স গাইডেন্স ফৰ এন ডি এ 3.0 গভৰ্ণমেণ্ট শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটো চি এম শৰ্মা ব্ৰিফছ পি এম মোদী অন প্ৰায়ৰিটিজ অফ এন ডি এ 3.0 ইন আছাম শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ বাতৰিটো কেইবাখনো কাকতত স্থান পাইছে। অসম বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালত সংঘটিত হাজাৰ কোটি টকীয়া কেলেংকাৰীক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদন্তৰ বাবে সমিতি গঠনৰ ঘোষণা কৰাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক বিধানসভাৰ তদানীন্তন সচিব দুলাল বেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, 5 বছৰত 1,000 কোটিৰ কেলেংকাৰী। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শিৰোনাম বিশ্বজিৎ দৈমাৰীৰ আমোলৰ দুৰ্নীতিৰ বাবে হ'ব তদন্ত, মুঠ 47 জন বিষয়া কৰ্মচাৰী শ্ৰমিকক অব্যাহতি। ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে আন্তঃজিলা বাছ বৃদ্ধিৰ এটা খবৰকো আজিৰ কাকতসমূহে প্ৰাধান্য প্ৰদান কৰিছে। বাতৰিটো ৰাজ্যত বাছ ভাড়া প্ৰতি আসনত 100 টকা পৰ্যন্ত বৃদ্ধি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে, আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়া জিলালৈ ভাড়া 1,100 টকা পৰ্যন্ত, বাছ ভাড়া বাঢ়িল 15% শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত অসমত কৰায়ত্ত হোৱা 2,000ৰো অধিক সন্দেহজনক বাংলাদেশীক বিতাৰণৰ বাবে চলা তৎপৰতা সন্দৰ্ভত এটা বাতৰি অসমীয়া খবৰ কাকতে, কঠোৰ কেন্দ্ৰ সত্যতা নিৰূপণৰ বাবে ঢাকালৈ তালিকা প্ৰেৰণ, শুভ সংবাদৰ আশাত অসম আৰক্ষী, অসমৰ পৰা বহিষ্কাৰ হ'ব 2,680 বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ আশাব্যঞ্জক তথ্য, অৰুণোদয় হ্ৰাস কৰিছে ঘৰুৱা হিংসা শিৰোনামেৰে এটা বাতৰি আগস্থান দিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতো।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পাঁচজনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদকদ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ।
এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।